গুড মৰ্নিং, এইটো আকাশবাণী কহিমা পুজোলা খবৰ কৰি আছে কেতু খমেৰে। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীটো কৈছে কি ইণ্ডিয়া আৰু নেডাৰলেণ্ডছটো মিলাই কিনে কাম কৰি আছে একটা বিশ্বাস পূৰা লগা ট্ৰান্সপেৰেণ্ট আৰু ফিউচাৰ ৰেডি ছাপ্লাই চেইনটো বনাবলৈ গ্ল'বেল ডিষ্ট্ৰাপশ্যন কে চাই দিবলৈ। একটা কমিউনিটি কাৰ্যক্ৰমতে যোৱাকালি হেগ নেডাৰলেণ্ডছতে কথা কৰি কিনে পি এম মোদী কৈছে কি দুনিয়াটো বোলে বেছি নাজানিয়া লগা দিগদাৰী জাৰি থকা লাৰাই আৰু উঠি থকা এনাৰ্জি ক্ৰাইচিছতে চামনা কৰি আছে। তাইৰ পৰা খবৰ কৰিছে কি ইটো দিগদাৰী খান যদি নাচাইছে কৰিলে গ্ল'বেল ডেভেলপমেণ্ট গেইনতে উল্টা কৰি দিব আৰু বেছি মানুহটো গৰিবীতে যাই যাব। শ্ৰীমোদীটো ইণ্ডিয়া লগা গ্ল'বেল ৰলতে উঠি থকা কৈছে। তাতে কৈছে কি ইটো দেশটো বোলে 21st century বেছি সুবিধা লগা জেগা আছে যোনটো টেকনলজি আৰু মানুহ লগা ভেলিউজ পৰা কৰি আছে।
21st সদি কা ভাৰত অৱসৰ কি ভূমি হে, ভাৰত টেকনলজি ড্ৰিভেন ভি হে আৰু হিউমেনিটি ড্ৰিভেন ভি হে। ভাৰত জিতনা এনশিয়েন্ট হে উতনা হি মডাৰ্ন বন ৰহা হে। ইছলিয়ে ये समय भारत में आपके पुरखों के गांव से जुड़ने का भी है আৰু বিকশিত ভাৰত কি জৰ্নী মে ভাগিদাৰী কা ভি হে।
ইটো পিছতে প্ৰাইম মিনিষ্টাৰ মোদীটো নেডাৰলেণ্ড লাৰ ৰাজা উইলিয়াম এলেকজেণ্ডাৰ আৰু ৰাণী মেক্সিমা কে লগ কৰিছে। শ্ৰীমোদী কে লাইডেন ইউনিভাৰ্চিটি লগা অথৰিটিজ কাম পৰা হিষ্টৰিক 11th century কলা কভাৰটো প্ৰেজেণ্ট কৰিছে। নেডাৰলেণ্ড লগা ভিজিট শেষ কৰাৰ পিছতে শ্ৰীমোদীটো চুইডেনে আজি যাব তাই লগা পাঁচটা নেশ্যনটোৰ লগা ভাগতে। একটা ডাঙর এন্টি ড্রাগস অপারেশন দে ড্রাগ ডিসপোজাল কমিউনিটি ফর স্টেট লেভেল পুলিশ স্টেশন PHQ নাগাল্যান্ড পড়া নার্কোটিক ড্রাগস আর সাইকোট্রপিক সাবস্টেন্স NDPS ধরি কিনা থাকা যুন্টু 36 crore 57 lakhs টাকা লাগা রকমটু হইলে যোয়াকালি ডেস্ট্রয় করে দিছে। সুপ্রিন্টেন্ডেন্ট অফ পুলিশ NNP পলিচার্লা রমানিয়া পড়া কৈছে কি মিলাই কিনা 24 NDPS কেসটু কোহিমা ডাম্পিং সাইট মেরামাতে ডিসপোজ করে দিছে। তাতে হেরোইন 8 kg, ওপিয়াম 31 kg, গাঞ্জা 370 kg আৰু আলাক বন কুৰা ছাবষ্টেঞ্চেছ ৰামাডল আৰু নাইট্ৰজেন বেছ মেটেৰিয়েল খান আছে। ডিছপ'জেলটো হৈলে কৰিছে কৰ্ট লগা এপ্ৰুভেল ফিজিকেল ভেৰিফিকেশ্যন আৰু চব প্ৰচিজাৰ আৰু লজিষ্টিক্স খান কৰাৰ পিছতে ডিষ্ট্ৰাকশ্যন লগা কাম দে ছিনিয়ৰ পুলিচ অফিচিয়েল মেজিষ্ট্ৰেট আৰু কৃপা ফাউণ্ডেশ্যন কহিমা লগা ৰিপ্ৰেজেণ্টেটিভ খান লগা চামনি দে কৰিছে। কহিমা লগা ডিপুটি কমিশ্যনাৰ বি হেনক পুচেম পৰা অৰ্ডাৰ একটা ইছ্যু কৰি দিছে। তাতে ভাৰিক গাড়ী 10 taka আৰু ইটো ওপৰ খান কে কহিমা মাও ছেকশ্যন নেশ্যনেল হাইৱে টু তে পলাটো ৰখাই দিছে। কমজোৰ ব্ৰিজেছ খান লগা ছেফটি কনচাৰ্ণ কাৰণে অৰ্ডাৰটো হ'লে NHIDCL ৰিজনেল অফিচ কহিমা আৰু PMU জখামা পৰা ৰিপৰ্ট কৰাৰ পিছতে কৰিছে। হাইৱেতে বেছি ব্ৰিজেছ খান লগা হালাত চাই কিনে ষ্ট্ৰাকচাৰেল এছেছমেণ্ট লগা পিছতে বেছি ব্ৰিজেছটো কমজোৰ পাইছে আৰু পাব্লিক ছেফটিৰ কাৰণে সুৰক্ষিত নহয়। ৰিষ্ট্ৰিকশ্যনটো হ'লে কালি May 18 পৰা চুৰু কৰিব আৰু এনেকুৱা হে থাকিব নটিছ নাহাতক। অদৰতে খবৰদাৰটো কৈছে কি কথা নামানিয়া খানকে লিগেল একশ্যন ল'ব ৰেলেভেণ্ট ল' লগা নিচিৰে। DC পৰা NHIDCL অথৰিটিকে জলদি ৰিপেয়াৰ আৰু ৰেষ্টৰেশ্যন কাম কৰিবলৈ কৈছে। পাব্লিক ছেফটিটো দিবলৈ আৰু হাইৱেতে আছানি পৰা বিৰাবলৈ চেণ্ট্ৰেল বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন CBSEটো ইটো চাল 1 জুলাইৰ পৰা লৈ কিনে 3টা ভাষাটো কম্পালচৰি কৰি দিছে ষ্টুডেণ্টছ খান কাৰণে Class 9 পৰা লৈ কিনা। বৰ্ডটো কৈছে কি 3টা ভাষাৰ মাজতে 2টাটো হ'লে নেটিভ ইণ্ডিয়ান ভাষা হ'বলৈ লাগে যোনটো নেশ্যনেল এডুকেশ্যন পলিচি 2020 আৰু নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক ফৰ স্কুল এডুকেশ্যন 2023 লগত জুৰি আছে। CBSE পৰা জনাইছে কি থাৰ্ড লেংগুৱেজ R3 কাৰণে Class 10 একো বৰ্ড এক্সামিনেশ্যন নাথাকিব আৰু R3 লগা এছেছমেণ্টটো হ'লে স্কুল বেছ আৰু ইণ্টাৰনেল পৰা চাব। বোর্ড কৈছে কি ষ্টুডেণ্টছ খান লগা R3 পারফরমেন্সটো হইলে CBSE সার্টিফিকেটে দেখাই দিব। নাগাল্যান্ড স্টেট লিগেল সার্ভিস অথরিটি টু পেরেন্ট ডিস্ট্রিক্ট লিগেল সার্ভিস অথরিটি আর ডিস্ট্রিক্ট এডমিনিস্ট্রেশন লগ মিলি কিনা মিনি লিগেল ক্যাম্প সার্ভিসটো যোৱাকালি পেরেন্টে জকার কৈছে। প্রোগ্রামটো হইলে লিগেল অ্যাওয়ারনেসটো উঠাবলে লাগা মঞ্জিল পৰা কৰিছে আৰু এক্সেস টু অল জাস্টিস লগা ভিজনটো মজবুত কৰিবলৈ কৰিছে। তাতে কমিউনিটি আউটৰিচ আৰু পাব্লিক এংগেজমেণ্ট লৈ কিনা পেৰেণ্ট লগা ডিপুটি কমিশ্যনাৰ হাইজু মেৰু লগা কথাতে তাইৰ পৰা এডমিনিষ্ট্ৰেশ্যন আৰু লিগেল ইনষ্টিটিউশ্যন লগা মাজতে মিল মিলাপ থাকিবলৈ কৈছে। পাব্লিক ৱেলফেয়াৰ আৰু এৱেৰনেছ কাৰণে তাইৰ পৰা লিগেল ছাপৰ্টটো ইকনমিকেলি আৰু এডুকেশ্যনেলিতে দিবলৈ লগা জৰুৰী অপৰ কৈছে। কেম পৰা জুডিচিয়েল অফিচাৰ্ছ ডিষ্ট্ৰিক্ট অফিচিয়েলছ লিগেল প্ৰেক্টিচনাৰ আৰু এডুকেশ্যনেল ইনষ্টিটিউশ্যন লগত মিলিবলৈ কৰি দিছে। ইটোৰ লৈ কিনা আজি ফুজুৰ লগা খবৰ ইমান তেজেজ কৰি আছে। শুনি থাকিবি চাম লগা খবৰ 7:10 আনি দিব। শুনি থাকিবা, চবকে ভাল দিন হবি।